إن تجتنبوا كبائر ما تنهون عنه نكفر عنكم سيئاتكم وندخلكم مدخلا كريما.
তোমালোকক যি নিষেধ কৰা হৈছে সেইবোৰৰ মাজৰ পৰা কবিৰা গুণাহৰ পৰা যদি তোমালোকে বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।